এয়া আকাশবাণী। বাতৰি পঢ়িছো নিভাৰণী ৰায়ে। এতিয়া শুনক মুখ্য বাতৰিসমূহ। দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত 20 মেত 49টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে। নিৰ্বাচন আয়োগে কৈছে যে নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰে পৰা লাভ কৰা 90% অভিযোগ নিষ্পত্তি কৰা হৈছে। গৃহ মন্ত্ৰালয়ে আৰক্ষী, CBI, মাদক দ্ৰব্য নিবাৰণী বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক, বিধি বলবৎকাৰী সঞ্চালকালয় আৰু অন্য আইন বলবৎকাৰী সংস্থাৰ বিষয়াৰূপী প্ৰবঞ্চকৰ পৰা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময় পাছত দিল্লীত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়ান্টছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত 20 মেত 49টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। 25 মেত ষষ্ঠ পৰ্যায়ত 57টা আৰু 23 জুনত সপ্তম পৰ্যায়ত 57টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ বনগাঁও লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। অনুষ্ঠানত অংশ লৈ শ্ৰীশ্বাহে জনসাধাৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰোৱাৰ বাবে জনসাধাৰণক NDA-ত ভোটদান কৰিবলৈ আহান জনায়। তেওঁ চতুৰ্থ পৰ্যায়লৈকে নিৰ্বাচনত অনুষ্ঠিত 380খন আসনৰ ভিতৰত NDA 270খন আসন লাভ কৰিব বুলি মন্তব্য কৰে। ইফালে দলৰ ৰাষ্ট্ৰীয় সভাপতি JP Nadda-ই আজি উত্তৰ প্ৰদেশৰ আমেথিত আয়োজিত এখন জনসভাত অংশ লয়। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই আজি উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ আৰু গোৰখপুৰৰ সমীপৰ চৌৰিচূড়াত আয়োজিত জনসভাত অংশগ্ৰহণ কৰে। ভাষণত তেওঁ কয় যে কংগ্ৰেছ নেতৃতাধীন IMDI মিত্ৰজোঁট ক্ষমতালৈ আহিলে কৃষকৰ ঋণ ৰেহাই দিয়াৰ লগতে কৃষিখণ্ডৰ পৰা GST আঁতৰোৱা হ'ব বুলি উল্লেখ কৰে। একেদৰে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই আজি উত্তৰ প্ৰদেশৰ আমেথিত জনসভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযান চলায়। ইপিনে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত এটা ৰোড শ্বোত অংশ লয়। সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সৈতে আজি ঝাঁচীত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ জৈনৰ হকে যুটীয়াভাৱে নিৰ্বাচনী সভাত ভাষণ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ওড়িশাৰ ভুৱনেশ্বৰত এখন জনসভাত অংশ লয়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে দেশক প্ৰগতিৰ পথত আগবঢ়াই নিয়াৰ বাবে NDA-ক সমৰ্থন কৰিবলৈ জনসাধাৰণক আহান জনায়। বিহাৰতো প্ৰচাৰ পূৰ্ণগতিত অব্যাহত আছে। বিজেপি, JDU, লোক জনশক্তি পাৰ্টী, ৰামবিলাস, হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় মৰ্চাৰ নেতাসকলে ৰাজ্যখনৰ ঠায়ে ঠায়ে আজি NDA প্ৰাৰ্থীৰ হকে প্ৰচাৰত ভাগ লয়। ৰাজ্যখনৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ তাৰকা প্ৰচাৰকসকলে আজি নিজৰ কাৰ্যসূচী বাতিল কৰে। RJDৰ নেতা তেজস্বী প্ৰসাদ যাদৱ, বিকাশশীল ইনচান পাৰ্টীৰ মুৰববী মুকেশ চাহানীয়েও আজি বিভিন্ন সমষ্টিত মহামিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছৰ নেতাসকলে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে প্ৰচাৰত ব্ৰতী হয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত এই সমষ্টিটোৰ বাবে ভোটগ্ৰহণ কৰা হ'ব আৰু আজি এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। শ্ৰীমোদীয়ে পুৱাৰ ভাগত পবিত্ৰ গংগাত স্নান কৰি কাশীৰ কালভৈৰৱ মন্দিৰত পূজা অৰ্চনা কৰি আশীৰ্বাদ লৈ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP Nadda, দলৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং আৰু হৰদীপ সিং পুৰীকে ধৰি মিত্ৰজোঁটৰ চন্দ্ৰবাবু নাইডু, একনাথ সিংদে, জিতন ৰাম মাঝি, সঞ্জয় নিষাদ, ৰামদাস আঠাৱালে প্ৰমুখ্যে কেইবাগৰাকীও নেতা উপস্থিত থাকে। কংগ্ৰেছ পাৰ্টী তথা বিৰোধী IMDI মিত্ৰজোঁটৰ যুটীয়া প্ৰাৰ্থী অজয় ৰায়ে শ্ৰীমোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত শ্ৰীমোদীৰ বিৰুদ্ধে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰববী শ্ৰীৰায়ে দুয়োটা নিৰ্বাচনতে তৃতীয় স্থানত থাকে।
নিৰ্বাচন আয়োগে
কৈছে যে নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰে পৰা 90% অভিযোগ নিষ্পত্তি কৰা হৈছে। আজি এটা বিবৃতিত আয়োগে প্ৰকাশ কৰে যে কংগ্ৰেছ আৰু বিজেপি দলৰ বাহিৰে কোনো দলৰে গুৰুত্বপূৰ্ণ অভিযোগ নিষ্পত্তি নোহোৱাকৈ থকা নাই। বিবৃতিটোত প্ৰকাশ পোৱা মতে বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ পৰা 425টা গুৰুত্বপূৰ্ণ অভিযোগ পোৱা গৈছিল। ইয়াৰে 400টা গোচৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হৈছে আৰু অভিযোগ নিষ্পত্তি কৰা হৈছে। আয়োগে কৈছে যে 170টা অভিযোগ কংগ্ৰেছে, 160টা বিজেপিয়ে আৰু অন্যান্য ৰাজনৈতিক দলে দাখিল কৰিছিল। আয়োগে লগতে কৈছে যে কংগ্ৰেছ আৰু বিজেপি দলে ইটোৱে সিটোৰ প্ৰতি জনোৱা নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ কেইটামান অভিযোগ এতিয়ালৈকে বিচাৰাধীন হৈ আছে। পূৰ্বতে আয়োগে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নেতাসকললৈ জাননী জাৰি কৰিছিল। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত সেহজালে আজি নতুন দিল্লীত থকা আকাশবাণীৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰাৰ লগতে বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। আকাশবাণীৰ কাম কাজ আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে প্ৰচাৰ ভাৰতীৰ বাতৰি সেৱা বিভাগ আৰু আভিযান্ত্ৰিক বিভাগৰ সৈতে তেওঁ বিস্তৃত আলোচনাত মিলিত হয়। বাতৰি সেৱা বিভাগৰ অনুষ্ঠানৰ মান উন্নত কৰাৰ বাবে কোনবোৰ দিশত গুৰুত্ব দিব লাগিব সেই বিষয়েও শ্ৰীসেহজালে আলোকপাত কৰে। আকাশবাণীক অধিক ফলপ্ৰসূ, নমনীয় আৰু কাৰ্যকৰী কৰি তোলাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ গুৰুত্ব আৰোপ কৰে। ডিজিটেল মাধ্যমৰ জৰিয়তে আকাশবাণীক অধিক শ্ৰোতাৰ মাজলৈ লৈ যোৱাৰ বিষয়ে তেওঁ কয়। পাক অধিকৃত কাশ্মীৰত পাকিস্তানী বাহিনীৰে হোৱা এটা সংঘৰ্ষত 4জন লোক নিহত হোৱাৰ লগতে শতাধিক আহত হয়। নিহত 4জনৰ এজন আৰক্ষী বিষয়া বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে আটাকে ধৰি বিভিন্ন মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে সঘনাই হোৱা বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে শুকুৰবাৰৰ পৰা কাশ্মীৰৰ ৰাজপথ উত্তাল কৰি ৰাখিছে। বিক্ষোভকাৰী আৰু আৰক্ষীৰ মাজত হোৱা যুদ্ধ আৰম্ভ হোৱাৰ পাছতে প্ৰতিবাদে হিংসামক ৰূপ লয়। যোৱা সপ্তাহৰ শেষত তীৱত হৈ পৰা এই বিদ্ৰোহে পাক অধিকৃত কাশ্মীৰৰ প্ৰশাসনীয় কৰ্তৃপক্ষই ভাৰতীয় দণ্ডবিধিৰ 146 ধাৰা জাৰি কৰিছে, ফলত অঞ্চলটোৰ বিদ্যালয় আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ হোৱাৰ লগতে ব্যৱসায় বাণিজ্য আদিত ব্যাঘাত জন্মিছে। শক্তিখণ্ডৰ ব্যয় বৃদ্ধি পোৱাৰ বাবে বিগত দুটা বছৰত পাকিস্তানৰ অৰ্থনীতিয়ে অত্যধিক উচ্চ মুদ্ৰাস্ফীতিৰ সন্মুখীন হোৱাৰ লগতে দেশখনৰ অৰ্থনৈতিক বিকাশো শোচনীয় হৈছে। 2022 বৰ্ষৰ মে পৰ্যন্ত দেশখনৰ উপভোক্তা মুদ্ৰাস্ফীতিৰ হাৰ আছিল 20%, 2023 বৰ্ষৰ মেলৈকে এই হাৰ 38% হয়গৈ। গৃহ মন্ত্ৰালয়ে, আৰক্ষী, CBI, মাদকদ্ৰব্য নিবাৰণী বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক, বিধি বলবৎকাৰী সঞ্চালকালয় আৰু আইন বলবৎকাৰী সংস্থাৰ বিষয়াৰূপী প্ৰৱঞ্চকৰ পৰা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে একাংশ চাইবাৰ অপৰাধীয়ে চৰকাৰী বিষয়াৰ ভেষত ভয় ভাবুকি দেখুৱাৰ প্ৰৱঞ্চনা, ধন দাবীকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্য কৰি অহা সন্দৰ্ভত ক্ৰাইম ৰিপৰ্টিং পৰ্টেলত ভালেসংখ্যক অভিযোগ পঞ্জীভুক্ত হৈছে। মন্ত্ৰালয়ে এনেধৰণৰ ঘটনাৰ সন্মুখীন হোৱাৰ লগে লগে 1930 হেল্পলাইন নম্বৰ নাইবা www.cybercrime.gov.inত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহান জনাইছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে দলৰ ইস্তাহাৰ সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰা মন্তব্য খণ্ডন কৰি আজি কয় যে NDAৰ তুলনাত UPA চৰকাৰৰ দিনত দেশৰ মুঠ ঘৰুৱা উৎপাদন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ হাৰ অধিক আছিল। তেওঁ কয় যে UPAৰ কাৰ্যকাল সমাপ্তি হোৱাৰ সময়ত দেশৰ বিত্তীয় ঘাটি আৰু ৰাষ্ট্ৰীয় ঋণ মোদী চৰকাৰতকৈ কম আছিল। তেওঁ লগতে বিজেপি চৰকাৰৰ শাসনকালত কৰ্মসংস্থাপনহীনতাৰ হাৰ আৰু বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ দলটোক তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে LTTEৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিবন্ধকতাৰ ম্যাদ আৰু 5 বছৰ বৃদ্ধি কৰিছে। গৃহ মন্ত্ৰালয়ে এখন অধিসূচনাযোগে কৈছে যে LTTEৰ কাৰ্যকলাপ এতিয়াও দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতালৈ ভাবুকিস্বৰূপ হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে 2019 চনৰ মেত LTTE এটা বেআইনী সংগঠনৰূপে ঘোষণা কৰিছিল আৰু সংগঠনটোৰ বিৰুদ্ধে 5 বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডবেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। ইফালে গুজৰাট টাইটান্স আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাত খেলখনৰ বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে মুখ্য বাতৰিসমূহ পুনৰ এবাৰ।